ইষ্টেৰ ন অধ্যায়। পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ'বলৈ আছিল। সেইদিনা যিহুদী লোকসকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোকসকলৰ ওপৰত ইহুদীসকলে জয়লাভ কৰিলে। যিসকলে তেওঁলোকৰ অমংগলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্ৰতিৰোধ কৰিব পাৰে, সেইবাবে যিহুদী লোকসকল ৰজা অহছবেৰুছৰ প্ৰতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্ৰতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰিলে। প্ৰদেশবোৰৰ সকলো কৰ্মচাৰী, প্ৰদেশৰ দেখাধক্ষ, দেখাধক্ষসকল আৰু ৰাজকৰ্মচাৰীসকলে যিহুদী লোকসকলক সহায় কৰিছিল, কাৰণ মদক্ষয়ৰ প্ৰতি তেওঁলোকৰ ভয় জন্মিছিল। মদক্ষয়ৰ ৰাজগৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁ যশস্যা সকলো প্ৰদেশলৈ প্ৰসাৰিত হৈছিল আৰু এইদৰে মদক্ষয় ক্ৰমে অতিশয় মহান হৈ গৈছিল। যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যিদৰে কৰিবলৈ ইচ্ছা আছিল সেইদৰে কৰিলে। চুচন ৰাজকোটত যিহুদী লোকসকলে 500 লোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে বধ কৰা লোকসকল এওঁলোক পচন ডাথা, ডলফুন, অস্ফথা, পুৰাথা, অদলিয়া, অৰিডাথা, পমস্তা, অৰিচয়, অৰিদয় আৰু বৈজাথা। যিহুদীসকলৰ শত্ৰু হৰ্মডাথাৰ পুত্ৰ হামনৰ এই 10 পুত্ৰক তেওঁলোকে বধ কৰিলে, কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে। সেইদিনা যিসকলক চুচন ৰাজকোঠত বধ কৰা হ'ল তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ'ল। ৰজাই ৰাণী ইষ্টে ক'লে, যিহুদী লোকসকলে চুচন নগৰত হামনৰ 10 পুত্ৰৰ সৈতে 500 লোকক বধ কৰিলে, তেনেহ'লে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ'ব। তোমাৰ কি প্ৰাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্ৰহণ কৰা হ'ব। ইষ্টেয়ে ক'লে, যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ'লে আজিৰ দৰে কাইলৈও কৰিবলৈ চুচনত থকা যিহুদীসকলক অনুমতি দিয়া হওক আৰু হামনৰ 10 পুত্ৰৰ মৃতদেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক। সেয়ে ৰজাই সেইদৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ'ল। তাতে হামনৰ 10 পুত্ৰৰ মৃতদেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ'ল। চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ 14 দিনৰ দিনা গোট খালে আৰু একত্ৰিত হৈ আহিল। চুচনত তেওঁলোকে 300 লোকতকৈও অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে। ৰজাৰ প্ৰদেশবোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ'ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোকসকলৰ 75,000 লোকক বধ কৰিলে, কিন্তু তেওঁলোকে বধ কৰা লোকসকলৰ পৰা একো বস্তু লুট নকৰিলে। অদৰ মাহৰ 13 দিনৰ দিনা এই সকলো কাৰ্য কৰিলে আৰু 14 দিনৰ দিনা তেওঁলোকে জিৰণি ল'লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে। কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ 13 আৰু 14 দিনৰ দিনা গোট খাই সমবেত হ'ল। 15 দিনৰ দিনাহে তেওঁলোকে জিৰণি ল'লে আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে। এইকাৰণে গাঁৱত থকা যিহুদী লোকসকল যিসকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ 14 দিনটো আনন্দ, ভোজ, মংগল আৰু ইজনে আনজনলৈ খাদ্য উপহাৰ পঠোৱা দিনস্বৰূপে পালন কৰিলে। মদক্ষয় এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অছবেৰুছৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে। প্ৰতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলকভাৱে ইহুদী লোকসকলে পালন কৰে। এই দিনটোতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ সুখ আৰু বিলাপ সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা আৰু ইজনে আনজনক খাদ্যৰ উপহাৰ পঠোৱা আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল। মৰ্দেখায়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল আৰু যিদৰে তেওঁলোকে আৰম্ভ কৰিছিল সেইদৰে উৎসৱ উদযাপন কৰি থাকিল। সেই সময়ত সকলো যিহুদী লোকৰ সত্তু অগাগিয়া সম্মডাথাৰ পুত্ৰ হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কুকল্পনা কৰিছিল। যিহুদীসকলক সৰ্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল, চিঠি খেলাইছিল। কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্ৰৰ দ্বাৰাই আজ্ঞা দিলে যে হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কুকল্পনা তেওঁ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহজন পুত্ৰক ফাঁচীৰ কাঠত ফাঁচি দি আঁৰি থোৱা হওক। এইকাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰিম বুলি কয়। এই পত্ৰত লিখা সকলো কথা আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল সেই সকলোৰ কাৰণে যিহুদী লোকসকলে নিজৰ আৰু তেওঁলোকৰ বংশধৰসকলৰ আৰু যিসকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল সেই সকলো লোকে সেই দুটা দিনক এটা নতুন প্ৰথা আৰু কৰ্তব্য বুলি গ্ৰহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্ৰতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্ৰণালীৰে পালন কৰিছিল। তেওঁলোকে এই প্ৰথা যাতে কেতিয়াও পাহৰি নাযায় আৰু পুৰিম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়, সেয়ে পুৰুষানুকৰ্মে প্ৰত্যেক প্ৰজন্ম, প্ৰত্যেক পৰিয়াল, প্ৰত্যেক প্ৰদেশ আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে। তাৰ পাছত অবিহৰিলয়ৰ জীয়েক ৰাণী ইষ্টে আৰু যিহুদী মদখয় সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰিমৰ বিষয়ে নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে। ৰজা অহছবেৰুছৰ ৰাজ্যৰ 127খন প্ৰদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ'ল। লঘুণ আৰু ক্ৰন্দনৰ বিষয়ে ইহুদী মদখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে নিৰূপিত সময়ত পুৰিমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈও এই পত্ৰ লিখি পঠালে। ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰিমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ'ল আৰু এই সকলোকে পুস্তকত লিখা হ'ল।